নমস্কাৰ, এই আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো প্ৰজন্ম চহৰীয়াই। বান ক্ষতিগ্ৰস্ত অসমত সাহায্য আৰু পুনৰ সংস্থাপনত সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীঘ্ৰেই বিশেষ পেকেজ ঘোষণা কৰিব বুলি কেন্দ্ৰীয় শক্তি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে আজি গুৱাহাটীত প্ৰকাশ কৰিছে। উত্তৰ পূবৰ শক্তি আৰু নগৰ উন্নয়ন মন্ত্ৰীসকলৰ সৈতে গুৱাহাটীত আয়োজিত বৈঠকত অংশ লোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অসমত বান ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে কয় যে ৰাজ্যখনত বানত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়ন অব্যাহত আছে আৰু প্ৰধানমন্ত্ৰীয়ে এই মূল্যায়ন সম্পন্ন হোৱাৰ পাছতেই পেকেজ ঘোষণা কৰিব। ইফালে ৰাজ্যত বানৰ প্ৰকোপ সামান্য হ্ৰাস পাইছে যদিও এতিয়াও 27খন জিলাৰ 91টা ৰাজহচক্ৰৰ 3100ৰো অধিক গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত 18,80,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। যোৱা 24 ঘণ্টাত বানৰ ফলত পুনৰ 2জন লোকে প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 74লৈ বৃদ্ধি হৈছে। যোৱা দুদিন ধৰি বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত কোনো কোনো অঞ্চলত পানী কিছু হ্ৰাস পাইছিল যদিও আজি দিনৰ ভাগত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত ধাৰাষাৰ বৰষুণৰ ফলত পুনৰ বান পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজ্যখনৰ বিভিন্ন জিলা প্ৰশাসনে স্থাপন কৰা 245টা আশ্ৰয় শিবিৰত 48,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। বিশেষকৈ শিৱসাগৰ, কামৰূপ, নগাঁও, ডিব্ৰুগড়, নলবাৰী আৰু গোৱালপাৰা জিলাত এতিয়াও বান পৰিস্থিতি জটিল হৈ আছে। আনহাতে 49,000 হেক্টৰৰো অধিক কৃষিভূমি পানীয়ে বুৰাই পেলাইছে। বান বিধবস্ত অঞ্চলত NDRF আৰু SDRFৰ দলে সাহায্য আৰু উদ্ধাৰ অভিযান চলাই আছে। NDRFৰ দলে কাছাৰ, বৰপেটা, বঙাইগাঁও, ডিব্ৰুগড় আৰু যোৰহাট জিলাত অভিযান অব্যাহত ৰখাৰ লগতে SDRF, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱকসকলে অন্যান্য অঞ্চলসমূহতো সহায় আগবঢ়াইছে। কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি যোৰহাটৰ নিমাতীঘাট, তেজপুৰ, গুৱাহাটী আৰু ধুবুৰীত এতিয়াও ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। একেদৰে বহিদিহিং, দিখৌ, দিচাং, কপিলী আৰু কুচিয়াৰা নৈৰ পানীও বিপদসীমাৰ ওপৰত আছে। চৰকাৰে বান ক্ষতিগ্ৰস্ত জনতাক সহায়ৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে স্বাস্থ্য শিবিৰো মুকলি কৰিছে। যোৰহাট জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি বান ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে চিকিৎসা শিবিৰ মুকলি কৰা হয়। নিমাতী অঞ্চলৰ ৰাইজৰ সহায় হোৱাকৈ বৰালি ৰংগমঞ্চত আয়োজিত এই শিবিৰত চিকিৎসা সেৱা আগবঢ়োৱাৰ উপৰি ঔষধ বিতৰণ কৰা হয়। শোণিতপুৰ জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও বিভিন্ন অঞ্চলৰ চৰণীয় পথাৰসমূহ বানত বৈ গৈ থকাত পশুৰ খাদ্যৰ নাটনি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ পশু চিকিৎসা বিভাগে আজি চতিয়াত পশুৰ খাদ্য বিতৰণ কৰে। কৰিমগঞ্জ জিলাৰ কেইবাটাও অঞ্চলত বানত বৈ গৈ আছে। জিলাখনৰ 60টা অঞ্চল বানত ক্ষতিগ্ৰস্ত হৈছে। 43টা আশ্ৰয় শিবিৰত 3,500ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইফালে গোৱালপাৰা জিলাৰ বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও জিলাখনলৈ এতিয়া স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই। জিলাখনৰ 274খন গাঁও বানৰ কবলত পৰাৰ লগতে 80,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে 12টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা 3,400ৰো অধিক লোকক বান সাহায্য আৰু বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লগতে স্বাস্থ্য শিবিৰো মুকলি কৰিছে। পৰিবহণ আৰু আবকাৰী বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰত বানত ডুবি মৃত্যু হোৱা ৰজনী বৈষ্ণৱ নামৰ লোকজনৰ পৰিয়াললৈ 4,00,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়। হাতীমৰা মথাউৰিত স্থাপিত শিবিৰত আশ্ৰয় লৈ থকা পৰিয়ালটোৰ কাষত উপস্থিত হৈ তেওঁ এই আৰ্থিক সাহায্য আগবঢ়ায়। জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি জাগীৰোডত বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত বান ব্যৱস্থাপনাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰী হাজৰিকাই কয় যে ৰাজ্যত বান নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে 5,000 কোটি টকা সাহায্য প্ৰদান কৰিছে। 5 বছৰৰ বাবে বহুপাক্ষিক প্ৰতিষ্ঠানৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা 5,000 কোটি টকাৰ ঋণৰ 10%হে ৰাজ্য চৰকাৰে দিব লাগিব বুলি তেওঁ লগতে প্ৰকাশ কৰে। বান প্ৰতিৰোধীৰ বিভিন্ন কামৰ বাবে ৰাজ্য চৰকাৰে বছৰি 1,000 কোটি টকা ব্যয় কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে পৰ্যায়ক্ৰমে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ হৈছে। আনহাতে ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰ দায়ী বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ শাসনকালত বান আৰু খহনীয়া ৰোধৰ বাবে বছৰি মাত্ৰ 250 কোটি টকাহে খৰচ বহন কৰা হৈছিল। সন্ধিয়া 6 বজাৰ বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।